এয়া আকাশবাণী। এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ দলে স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বিৰোধিতা কৰা বুলি অভিযোগ তুলিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি SC দিল্লী মণিপুৰৰ FC ৰেংগাই আৰু ইষ্ট বেংগল FC সেনাবাহিনী ফুটবল দলৰ সন্মুখীন হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মৈজুক ধন্যবাদ জনাই সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে ভাৰত মালদ্বীপৰ অংশীদাৰিত্ব অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পাওডেলক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰতে অনাগত বৰ্ষসমূহত নেপালৰ সৈতে নিজৰ বিশেষ অংশীদাৰিত্ব অধিক বৃদ্ধিৰ বাবে আগ্ৰহী বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিক ধন্যবাদ জনাই কয় যে ভাৰত শ্লোভাকিয়াৰ অংশীদাৰিত্বক দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে অধিক শক্তিশালী কৰাৰ বাবে ভাৰত আগ্ৰহী। ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজগুক ধন্যবাদ জ্ঞাপন কৰি ভাৰত আৰু ইজৰাইলৰ মাজত বন্ধুত্বৰ বান্ধোন অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰজুক আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইজৰাইলৰ বন্ধুত্ব অতি গভীৰ। তেওঁ লগতে আশা প্ৰকাশ কৰে যে ভাৰত ইজৰাইলৰ বিশেষ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হৈ উঠিব, নতুন সুযোগ মুকলি হ'ব আৰু দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত সম্পৰ্ক আৰু অধিক গভীৰ হৈ উঠিব। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। তিনিবাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ সেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ দলে স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বিৰোধিতা কৰা বুলি অভিযোগ তুলিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি স্বাধীনতা দিৱস উদযাপনৰ সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে বন্দে মাতৰমৰ পৰিৱেশন বন্ধ কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ কৰে। এনে কাৰ্যৰ জৰিয়তে কংগ্ৰেছে কেৱল ৰাষ্ট্ৰীয় গীতক অপমান কৰাই নহয় বৰঞ্চ দেশৰ জনসাধাৰণ আৰু সংবিধানক অপমান কৰা বুলি মুখপাত্ৰগৰাকীয়ে দাবী কৰে। শ্ৰীভাণ্ডাৰীয়ে লগতে কংগ্ৰেছ শাসিত কেৰালা চৰকাৰে কালি চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম পৰিৱেশনৰ বাবে কৰা ঘোষণা কাৰ্যকৰী নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কেৰালা চৰকাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ উদ্দেশ্যক আখৰে আখৰে পালন কৰে। বিজেপিৰ এনে অভিযোগক লৈ কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে দলৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপনৰ সময়ত কালি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম সম্পূৰ্ণৰূপে পৰিৱেশন কৰা হয় বুলি স্পষ্ট কৰি দিয়ে। ভাৰতে অহা মঙলবাৰে নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বিকাশ। ইয়াৰ পূৰ্বে কাইলৈ পৰিৱেশ কাৰ্যগোট আৰু জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম উন্নয়ন বিষয়ক সম্পৰ্ক গোটৰ বিষয়ববীয়াসকলৰ বৈঠক অনুষ্ঠিত হ'ব। পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই বৈঠক ফলপ্ৰসূ আলোচনা, সহমত আৰু পৰিৱেশ সহযোগিতা সুদৃঢ় কৰাৰ মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। প্ৰাৰ্থীসকলে UGC নেট পৰ্টেলৰ জৰিয়তে 18 আগষ্টৰ ভিতৰত যিকোনো ভুল উত্তৰৰ ক্ষেত্ৰত আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 200 টকা মাচুল দিব লাগিব। এন টি এ উল্লেখ কৰা মতে প্ৰাৰ্থীসকলে প্ৰতিটো আপত্তিৰ সমৰ্থনৰ বাবে নথিভুক্ত প্ৰমাণ দিব লাগিব। UGC সংশ্লিষ্ট পৰ্টেলৰ পৰিৱৰ্তে আন কোনো মাধ্যমৰ জৰিয়তে কৰা আপত্তি গ্ৰহণযোগ্য নহ'ব। সংস্থাটোৱে জনোৱা মতে ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰকে ধৰি বাকী থকা 3টা বিষয়ৰ প্ৰশ্নকাকতত থকা ত্ৰুটি সম্পৰ্কীয় অভিযোগ পৰীক্ষাৰ বাবে এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই 3টা বিষয়ক লৈ এখন পৃথক ৰাজহুৱা জাননী আজি জাৰি কৰা হ'ব বুলি এন টি এ প্ৰকাশ কৰিছে। মহান সন্ত শ্ৰীৰামকৃষ্ণ পৰমহংসৰ মৃত্যুবাৰ্ষিকীত গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে আধুনিক ভাৰতৰ মহান চিন্তাবিদ আৰু মা কালীৰ নিষ্ঠাবান ভক্ত শ্ৰীৰামকৃষ্ণ পৰমহংসৰ ভাৰতীয় সনাতনী পৰম্পৰাৰ গভীৰ শক্তি আৰু আধ্যামিক চেতনা প্ৰতিগৰাকী ব্যক্তিৰ মাজলৈ প্ৰবাহিত কৰিছিল। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰামকৃষ্ণই ধৰ্মক কেৱল বিশ্বাসেই নহয় সেৱা আৰু মানৱ কল্যাণৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰীশ্বাহে লগতে কয় যে তেওঁৰ উচ্চ চিন্তাধাৰা আৰু আদৰ্শই আমাৰ সমাজক চিৰদিন পথ প্ৰদৰ্শন কৰি থাকিব। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই 2টা দিনত ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময়ত আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অৰুণাচল প্ৰদেশ, উৰিষ্যা, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আৰু উত্তৰাখণ্ডত প্ৰবল বৰষুণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে অৰুণাচল প্ৰদেশ, জম্মু কাশ্মীৰ, কোংকাণ, গোৱা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, পুডুচেৰী, কাৰাইকাল, বিহাৰ, ঝাৰখণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অহা দুদিনলৈ ধুমুহা গাজনিৰে প্ৰবল বৰষুণৰ আগলি বতৰা দিছে। হাংগেৰীত আজি পুৱা ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ এটা খাৱৈত বাগৰি পৰাৰ ফলত 12 জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাটো বুদাপেষ্টৰ পৰা 140 কিলোমিটাৰ পূবত সংঘটিত হয়। বাছৰ চালকজনে টোপনিয়াই থকাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি আৰক্ষী সূত্ৰে সন্দেহ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত হাংগেৰীৰ প্ৰধানমন্ত্ৰী পিটাৰ মেগিয়াৰে কয় যে এই দুৰ্ঘটনাটোত কমেও 10 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত থকা উদ্ধাৰকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত SC দিল্লী মণিপুৰৰ FC ৰেংদাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ISL চেম্পিয়ন ইষ্ট বেংগল FC সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ FC বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত কাইলৈৰ পৰা 23 আগষ্টলৈ BWF বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। 2019 চনৰ পাছত ভাৰতে এই প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব বিয়লি 3 বজাত।